كيف وإن يظهروا عليكم لا يرقبوا فيكم إلا ولا ذمة يرضونكم بأفواههم وتأبى قلوبهم وأكثرهم فاسقون
কেনেকৈ চুক্তি বলবৎ থাকিব অথচ সিহঁতে যদি তোমালোকৰ ওপৰত বিজয় লাভ কৰে তেন্তে সিহঁতে তোমালোকৰ আত্মীয়তাৰ আৰু অংগীকাৰৰ কোনো মৰ্যাদা নিদিব সিহঁতে কেৱল মুখেৰেহে তোমালোকক সন্তুষ্ট কৰে কিন্তু সিহঁতৰ হৃদয়ে সেয়া অস্বীকাৰ কৰে আৰু সিহঁতৰ অধিকাংশই হৈছে ফাচিক।